মঠিয়া লিখা শুভবাৰ্তা ন অধ্যায়। এজন পক্ষাঘাত ৰোগীক যীশুৱে সুস্থ কৰা। পাছত যীশুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজ নগৰলৈ আহিল। এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্ৰান্ত অবস ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোকসকলৰ দৃঢ় আস্থা দেখি যীশুৱে ৰোগীজনক ক'লে, বোপা, নিৰ্ভয় হোৱা, তোমাৰ সকলো পাপ ক্ষমা কৰা হ'ল। তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে ক'বলৈ ধৰিলে, এই মানুহজনে ঈশ্বৰৰ নিন্দা কৰিছে। যীশুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক'লে, আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়? কোনটো কোৱা সহজ, তোমাৰ পাপসমূহ ক্ষমা কৰা হ'ল, নে তুমি উঠি খোজকাঢ়ি ফুৰা? কিন্তু আপোনালোকে যেন জানিব পাৰে যে এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰ আছে। ইয়াকে কৈ যীশুৱে সেই ৰোগীজনক ক'লে, উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। ইয়াকে দেখি লোকসকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। মঠিক আহ্বান কৰা। যীশু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল তেতিয়া মঠি নামৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীশুৱে তেওঁক ক'লে, মোৰ পাছত আহা। মঠিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ'ল। ইয়াৰ পাছত যীশুৱে মঠিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্ৰহকাৰী আৰু পাপী লোকসকল আহি যীশু আৰু তেওঁৰ শিষ্যসকলৰ লগত ভোজনত বহিল। ফৰিচীসকলে ইয়াকে দেখি যীশুৰ শিষ্যসকলক সুধিলে, তোমালোকৰ গুৰুৱে কৰ সংগ্ৰহকাৰী আৰু পাপী লোকসকলৰ সৈতে কিয় ভোজন কৰে? এই কথা শুনি যীশুৱে ক'লে, সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। মই বলিদান নোখোজো, দয়াহে বিচাৰোঁ। শাস্ত্ৰৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন পালন কৰিবৰ বাবে নিমন্ত্ৰণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছো। লঘোণৰ বিষয়ে শিক্ষা। তাৰ পাছত জোখনৰ শিষ্যসকলে যীশুৰ ওচৰলৈ আহি ক'লে, আমি আৰু ফৰাচীসকলে প্ৰায়ে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যসকলে কিয় লঘোণ নিদিয়ে? তেতিয়া যীশুৱে তেওঁলোকক ক'লে, দৰা লগত থাকোঁতে জানো দৰাৰ সখীসকলে ভোগ কৰিব পাৰে, কিন্তু এনে দিন আহিব যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ'ব, তেতিয়া তেওঁলোকেও লঘোণ দিব। কোনেও পুৰণি বস্তুত নতুন কাপোৰৰ টাপলি নামাৰে, কিয়নো টাপলি মৰা নতুন কাপোৰ দুখৰে সেই বস্ত্ৰক ফালি নিয়ে, তাতে ফটা দুখৰ বেছিকৈহে ফাটে। এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰস চামৰাৰ পুৰণি মুঠত নথয়। যদি থয়, মুঠবোৰো ফাটি গৈ সেই দ্ৰাক্ষাৰস পৰি যায় আৰু মুঠবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মুঠতহে থয় আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে। এগৰাকী অসুস্থ মহিলা আৰোগ্য লাভ আৰু জায়েৰীৰ জীয়েকৰ জীৱন দান। যীশুৱে লোকসকলক যেতিয়া এইবোৰ কথা কৈছিল তেতিয়া এজন শাসনকৰ্তা আহি তেওঁক প্ৰণিপাত কৰি ক'লে, মোৰ ছোৱালীজনীৰ এইমাত্ৰ মৃত্যু হ'ল, আপুনি আহি তাইৰ ওপৰত হাত ৰাখোঁ, তাতে তাই জীয়াই উঠিব। তেতিয়া যীশু আৰু তেওঁৰ শিষ্যসকলে উঠি তেওঁৰ পাছে পাছে গ'ল। সেই সময়তে এগৰাকী মহিলাই পাছফাৰৰ পৰা যীশুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে। সেই মহিলাগৰাকী 12 বছৰ ধৰি ৰক্তস্ৰাৱ ৰোগত ভুগি আছিল। তেওঁ মনে মনে ভাবিছিল, যদি মই যীশুৰ কাপোৰখনকে অকল চুব পাৰোঁ তেনেহ'লেও মই ভাল হৈ যাম। যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে, ভনী, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। সেই সময়ৰ পৰা সেই মহিলাগৰাকী সুস্থ হ'ল। তাৰ পাছত যীশু সেই শাসনকৰ্তাৰ ঘৰলৈ গ'ল। তাত তেওঁ বাঁহীবাদকসকলক দেখিলে আৰু লোকসকলে হুলস্থুল কৰি থকা দেখা পালে। যীশুৱে ক'লে, চাওঁ, তোমালোক আঁতৰ হোৱা, ছোৱালীজনী মৰা নাই, টোপনি গৈছে। এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে। পাছত লোকসকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীশু ভিতৰলৈ গ'ল আৰু ছোৱালীজনীৰ হাতত ধৰিলে, এতিয়া তাই উঠিল। পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল। দুজন অন্ধ আৰু এজন বুবাক সুস্থ কৰা। যীশু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ'ল। তেওঁলোকে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, সেই দাউদৰ বংশৰ সন্তান, আমাক দয়া কৰক। পাছত যীশু যেতিয়া ঘৰ আহি পালে সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে, মই এই কাম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰানে? তেওঁলোকে তেওঁক ক'লে, হয় প্ৰভু, কৰোঁ। তেতিয়া তেওঁলোকৰ চকু চুই ক'লে, তোমালোকে যেনেদৰে বিশ্বাস কৰিছা তোমালোকৰ প্ৰতি সেইদৰেই হওক। সেই মুহূৰ্ততে তেওঁলোকৰ চকু মুকলি হ'ল। তাৰপাছত যীশুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক'লে, চাবা, এই বিষয়ে যেন কোনেও নাজানে, কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে। সেই দুজন মানুহ যেতিয়া ওলাই গ'ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বুবা লোকক যীশুৰ ওচৰলৈ আনিলে। যীশুৱে সেই ভূতক খেদোৱাৰ পাছত বুবা মানুহজনে কথা ক'বলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক'লে, ইজৰাইল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই। কিন্তু ফৰিচীসকলে ক'লে, হিত বুটবুটৰ ৰজা ছয়তানৰ সহায়ত ভূতক খেদায়। বাৰজন পাচনিক আদেশ দি পঠিওৱা। যীশুৱে সকলো নগৰ আৰু গাঁওবোৰত গৈ যিহুদীসকলৰ নামঘৰবোৰৰ উপদেশ দিলে আৰু ৰাইজৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ ব্যাধিত পৰি থকা লোকসকলক সুস্থতা দান কৰিলে, যাতে লোকসকলৰ ভিৰ দেখা পাই তেওঁলোকৰ প্ৰতি যীশুৰ মৰম লাগিল, কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল। তেতিয়া যীশুৱে তেওঁৰ শিষ্যসকলক ক'লে, শস্য সৰহ কিন্তু বনোৱা তাকৰ। এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাসকলক পঠাই দিয়ে।